এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰে সৈতে মই অৰুণিমা গোস্বামী। অসমে 2030 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ 2025 বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে এখন বৈঠকত অধ্যক্ষতা কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে অসমে এইবছৰ 6 লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন আহৰণ কৰাৰ বাবে নিষ্ঠাৰে কাম কৰি আছে আৰু অৰ্থনীতিক আগুৱাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। এইবাৰৰ বাজেটত নিৰ্ধাৰিত লক্ষ্যৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰেলপথটোৱে বিটিআৰৰ অৰ্থনীতি আৰু ৰেল সংযোগ ব্যৱস্থাৰ ৰূপান্তৰ ঘটাব আৰু ইয়াৰ ফলত অঞ্চলটোৰ দীৰ্ঘম্যাদী বিকাশৰ পথ প্ৰশস্ত হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱে আজি এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰে। আনুমানিক 3,500 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 69.04 কিলোমিটাৰ দৈৰ্ঘৰ এই ৰেলপথছোৱাত 6টা নতুন ষ্টেচন থাকিব। ৰেলপথছোৱাৰ স্থান জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু পৰৱৰ্তী অনুমোদন তথা নিৰ্দেশনাৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন দাখিল কৰা হৈছে। ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনত তৃতীয় বৰ্গৰ বিভিন্ন পদৰ লিখিত পৰীক্ষাৰ দিন সলনি কৰা হৈছে। এই অনুসৰি 9 মাৰ্চৰ পৰিৱৰ্তে 30 মাৰ্চত এই পৰীক্ষা অনুষ্ঠিত হ'ব। চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক অধ্যাপক এ কে দাসে আজি এখন জাননী জাৰি কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে পৰীক্ষা সম্পৰ্কীয় পৰৱৰ্তী তথ্যৰ বাবে www.dme.assam.gov.in ৱেবছাইট নিয়মীয়াকৈ পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলৰ প্ৰতি আহ্বান জনাইছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্ৰোতাৰ চিন্তা আৰু ৰুচিক সমৃদ্ধ কৰি আহিছে। স্বকীয় ধাৰা বজাই ৰাখি অথচ পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনৰ সৈতে ৰজিতা হোৱাই কিছু নতুনত্বৰ সংযোজনেৰে আকাশবাণী শ্ৰোতাৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত টেলিভিশ্যন চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতুমণি শইকীয়াই এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁৰ দৰে অসমৰ বহু ব্যক্তিৰ শৈশৱৰ পৰা জীৱনৰ বিভিন্ন স্তৰলৈ আকাশবাণীয়ে শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানে ভাষা উচ্চাৰণৰ শুদ্ধতাৰ লগতে ৰাজ্যখনৰ সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ চেতনা শ্ৰদ্ধাৰে বহন কৰিবলৈ প্ৰেৰণা যোগায় বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানটোৰ প্ৰযোজনা, পৰিকল্পনা আৰু সাক্ষাৎ গ্ৰহণ আছিল ৰাজীৱ লোচন বৰঠাকুৰৰ। অসমৰ বিভিন্ন কাৰাগাৰত অনাহকতে বন্দীত্বৰ জীৱন কটোৱা কাৰাবন্দীসকলৰ হৈ আইনী যুঁজ আগবঢ়োৱাৰ উদ্দেশ্যে ফৰাম অব লিগেল এছিষ্টেণ্ট টু প্ৰিজনাৰ্ছ আণ্ডাৰ ট্ৰায়েল শীৰ্ষক এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ডঃ ৰোমান শৰ্মাই আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। অধিবক্তা ডঃ শৰ্মাই কয় যে সকলো নাগৰিকৰ মানৱ অধিকাৰ ৰক্ষা কৰি অনাহকত কাৰাবাস খাটি থকা কাৰাবন্দীসকলক মুক্ত জীৱন যাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে এই ফৰাম গঠন কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত আইনজীৱী আৰু অধিবক্তা সমাজৰ সহযোগত অসমৰ সকলো জিলালৈ ফৰামৰ কাম কাজ সম্প্ৰসাৰিত কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। 70 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ কাইলৈ আৰম্ভ হ'ব। গুৱাহাটী ক্ৰীড়া সংস্থাই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ তথা বিভিন্ন জিলা ক্ৰীড়া সংস্থাসমূহৰ সহযোগিতাত আয়োজন কৰা এই প্ৰতিযোগিতাত 17টা দলে অংশ ল'ব। লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ 6টা ক্লাষ্টাৰ ৰাউণ্ডৰ বিজয়ী আৰু বিজিত দলসমূহৰ লগতে গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ চেম্পিয়ন উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা আৰু বিজিত দল ইষ্ট মেভৰিকছে এই ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ উপৰি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব, শ্বিলং লাজং ফুটবল ক্লাব, অইল ইণ্ডিয়া লিমিটেড ফুটবল ক্লাবেও আমন্ত্ৰিত দল হিচাপে প্ৰতিযোগিতাত ভাগ ল'ব। দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰি ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। দক্ষিণ আফ্ৰিকাই আজি কৰাচীত অনুষ্ঠিত গ্ৰুপ বিৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত 180 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 29 অভাৰৰ 1টা বলত 3টা উইকেট হেৰুৱাই 181 ৰাণ কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 38 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত দেশৰ কথা দেশৰ গান শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত চাইবাৰ অপৰাধ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব উপ আৰক্ষী অধীক্ষক পিংকি দাসে। ইয়াৰ পাছতে জ্যেষ্ঠ সংগীত শিল্পী জে পি দাস আৰু দুৰ্গাময় বৰাই গীত পৰিৱেশন কৰিব। সন্ধিয়া 6:05ৰ পৰা নিশা 8 বজালৈ এই অনুষ্ঠান কেন্দ্ৰৰ মহাবাহু শাখা আৰু ইয়াৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ মাজতে 6:45ত সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু 7:10ৰ বাতৰি প্ৰচাৰিত হ'ব। দেওবাৰে সন্ধিয়া 7:45ত প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ অৱশ্যে বন্ধ থাকিব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05ত শুনিবলৈ পাব।